এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, 2027-28 বিত্তীয় বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন 10 লাখ কোটি টকালৈ বৃদ্ধিৰ পৰিকল্পনা সন্দৰ্ভত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা। যোৰহাট মাজুলী দলঙৰ বাবে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ পুনৰ নিবিদা প্ৰক্ৰিয়া মুকলি। মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ সৈতে জড়িত গোচৰসমূহৰ বিচাৰৰ বাবে NIAৰ বিশেষ আদালত গঠন। অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ সৈনিকসকলৰ বীৰগাথাৰ প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি গোৱালপাৰা জিলাৰ দীঘলী গাঁৱৰ অৱসৰপ্ৰাপ্ত সেনাবাহিনীৰ জোৱান উমাকান্ত বড়োৰ অভিমত। আৰু প্ৰথম খেলো ইণ্ডিয়া বীচ গেমছৰ চেপাক টাকৰত অসমৰ ল'ৰাৰ দলৰ সোণৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। 2027-28 বিত্তীয় বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন 10 লাখ কোটি টকালৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে এটা ফলপ্ৰসূ আলোচনাত মিলিত হৈ এই কথা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীক অসম চৰকাৰৰ ৰাজ্যৰ অৰ্থনৈতিক দিশটো শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰি অনাগত দিনত ৰাজ্যখনত ৰূপায়ণ হ'বলগীয়া কেইবাটাও প্ৰকল্পৰ সন্দৰ্ভত আলোচনা কৰে। তেওঁ বিশেষকৈ নামৰূপত নতুন সাৰ কাৰখানা স্থাপনৰ কাম শীঘ্ৰে আৰম্ভ কৰাত গুৰুত্ব আৰোপ কৰে। ড০ শৰ্মাই কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ বাবে প্ৰদান কৰা ধন সময়মতে মোকলাই দিয়াৰ বাবেও শ্ৰীমতী সীতাৰমণক অনুৰোধ জনায়। এই আলোচনাকালত ৰাজ্যখনৰ বিকাশৰ ৰূপৰেখাক প্ৰাধান্য দি দ্ৰুতগতিত উন্নয়নেৰে সমৃদ্ধ হোৱা দেশৰ আন ৰাজ্যসমূহৰ ভিতৰত অসমকো অন্তৰ্ভুক্ত কৰাৰ বিষয়ত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ইয়াৰ পূৰ্বে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰি ৰাজ্যৰ শিক্ষা ব্যৱস্থা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে মূলতঃ গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনাৰ প্ৰতিষ্ঠান IIMৰ চৌহদ কাৰ্যকৰী কৰাৰ সময়সীমাৰ বিষয়ে আলোচনা কৰে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে যোৰহাট মাজুলী দলঙৰ বাবে নিবিদা প্ৰক্ৰিয়া পুনৰ মুকলি কৰিছে। 6 কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ 2 লেনযুক্ত এই দলংখনৰ নিৰ্মাণ ব্যয় আনুমানিক 651 লাখ টকা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰিছে। ড০ শৰ্মাই এই সদিচ্ছামূলক প্ৰয়াসৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলন মুকলি কৰিব। উত্তৰ পূৰ্বাঞ্চলক সুযোগৰ ভূমি হিচাপে আলোকপাত কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিনিয়োগ আকৰ্ষণ কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই দুদিনীয়া সন্মিলনৰ অংশ হিচাপে মন্ত্ৰী পৰ্যায়ৰ সত্ৰ বৈঠক ষ্টাৰ্টআপ আৰু নীতি তথা বিনিয়োগত উদগনি যোগোৱাৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ে গ্ৰহণ কৰা ব্যৱস্থা সম্পৰ্কীয় প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। এই সন্মিলনত ঘাইকৈ পৰ্যটন, আতিথ্য, কৃষি, খাদ্য প্ৰসংস্কৰণ আৰু আনুষংগিক খণ্ড, বস্ত্ৰশিল্প, হস্ততাঁত হস্তশিল্প, স্বাস্থ্যসেৱা, শিক্ষা আৰু দক্ষতা বিকাশ, তথ্য প্ৰযুক্তি, আন্তঃগাঁথনি, পৰিবহণ, শক্তি, মনোৰঞ্জন আৰু ক্ৰীড়াক্ষেত্ৰৰ বিনিয়োগৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হ'ব। এই দুদিনীয়া সন্মিলনেৰে পূৰ্বৰে পৰা অনুষ্ঠিত ৰোড শ্ব' আৰু ৰাজ্য চৰকাৰৰ সহযোগত কেন্দ্ৰীয় চৰকাৰে আয়োজন কৰা ৰাষ্ট্ৰদূতৰ বৈঠকৰো সামৰণি পৰিব। ইপিনে কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি এই সন্মিলনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলত অৰ্থনীতি আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ সংকল্প আৰু প্ৰবল ইচ্ছাশক্তিয়ে উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যক বিশ্বৰ উন্নয়ন আৰু প্ৰগতিৰ যাত্ৰাত অৱদান আগবঢ়াব পৰাকৈ পূৰ্ণৰূপে সাজু কৰি তুলিছে। কেন্দ্ৰীয় বাজেটত অঞ্চলটোৰ বাবে 10% ধন আবণ্টনৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অঞ্চলটোত 6 লাখ কোটি টকা বিনিয়োগ কৰা হৈছে। ইয়াৰ উপৰি অঞ্চলটোৰ বিভিন্ন ৰাজ্যলৈ কৰ হস্তান্তৰ কাৰ্যসূচীৰ অধীনত 5,25,000 কোটি টকাৰ প্ৰদান কৰা হৈছে বুলি শ্ৰীসিন্ধিয়াই জানিবলৈ দিয়ে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি বিনিয়োগকাৰীসকলৰ ধাৰণা সলনি হৈছে। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
প্ৰধানমন্ত্ৰীজী কি আশা অভিলাষা আৰু দৃঢ় ইচ্ছা শক্তি কে আধাৰ পৰ আজ हमारा उत्तर पूर्वी क्षेत्र 8 के 8 राज्य पिछले 10 वर्षों में जो परिवर्तन आया, जो क्षेत्र पिछड़ा समझा जाता, जो क्षेत्र दूर दराज क्षेत्र समझा जाता, जिस क्षेत्र को कभी भी प्राथमिकता कभी नहीं दी जाती थी, प्रधानमंत्री जी ने उस पैराडाइम को पूर्ण रूप से परिवर्तित कर दिया। और जो 10% ग्रॉस बजटरी सपोर्ट का भाग उत्तर पूर्वी राज्य में देने का निर्णय लिया गया, जिसके आधार पर करीब करीब 6 लाख करोड़ का निवेश वहां हुआ है। आज हमारा उत्तर पूर्वी क्षेत्र हवाई सेवा से पूर्ण रूप से जुड़ चुका है। 9 से 17 एयरपोर्ट बन चुके। हमारे 990 एयर ट्रैफिक मूवमेंट्स प्रति हफ्ता होते थे 2014 में, आज वो 2000 से भी ज्यादा है। रेलवेज के क्षेत्र में करीब 1900 किलोमीटर का ट्रैक डल चुका है। करीब 19 प्रोजेक्ट्स हैं 81,000 करोड़ के निवेश के आधार।
কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ সৈতে জড়িত গোচৰসমূহৰ বিচাৰৰ বাবে এখন বিশেষ NIA আদালত গঠন কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ অনুসৰি চুৰাচান্দপুৰ জিলাৰ এখন ছেছন আদালতক ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এ তদন্ত কৰা গোচৰসমূহৰ বিচাৰৰ বাবে বিশেষ আদালত হিচাপে অভিহিত কৰিছে। গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি সমগ্ৰ মণিপুৰ এই আদালতৰ আওতাৰ ভিতৰত পৰিব। এন আই এ ৰাজ্যখনত 2023 চনৰ 3 মে'ত সূত্ৰপাত হোৱা নৃগোষ্ঠীয় সংঘৰ্ষৰ সৈতে জড়িত 3টা গুৰুত্বপূৰ্ণ গোচৰৰ তদন্ত কৰি আছে। ইয়াৰ ভিতৰত জিৰিবামত 6গৰাকী মহিলা আৰু শিশুৰ অপহৰণ আৰু হত্যাৰ ঘটনা অন্যতম। উল্লেখযোগ্য যে মণিপুৰৰ তদানীন্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ পাছত যোৱা 13 ফেব্ৰুৱাৰীত ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হৈছিল। অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সেনাবাহিনীয়ে লাভ কৰা সফলতাৰ পটভূমিত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰৰ শৃংখলাত আজি আমি লগ পাওঁ আহক গোৱালপাৰা জিলাৰ ধূপধৰা অঞ্চলৰ দীঘলী গাঁৱৰ উমাকান্ত বড়োক। 1959 চনত সেনাবাহিনীত জোৱান হিচাপে যোগদান কৰা উমাকান্ত বড়োৱে 1988 চনৰ পৰা 1990 চনলৈ শ্ৰীলংকাৰ জাফনাত অগ্নিপৱন যুদ্ধত অৱতীৰ্ণ হৈ অপৰিসীম সাহসেৰে যুঁজ দিছিল। এই সময়ত তেওঁৰ গাত 3টাকৈ গুলীও লাগিছিল। অৱসৰপ্ৰাপ্ত সেনা জোৱানগৰাকীয়ে তেওঁৰ অভিজ্ঞতা সন্দৰ্ভত আমাৰ গোৱালপাৰাৰ সংবাদদাতা ৰচিদুল হুছেইনৰ আগত এই মত ব্যক্ত কৰে।
যেতিয়াহে আমাৰ শ্ৰীলংকাত যুদ্ধ লাগিল, কিন্তু শ্ৰীলংকাৰ যুদ্ধৰ লগাৰ আগতে একচুৱেলি আমাৰ ভাৰতৰ পৰা বহুতখিনি কিছু সৈনিক গৈ আছিলে। তাৰপিছত কিছুদিনৰ পিছত আমাৰ পেৰাকামাণ্ডক মাতা হ'ল। তাৰপিছত ইয়াৰ পৰা যাই যেতিয়ালৈকে পালি এয়াৰপৰ্ট গ্ৰাউণ্ডলৈ আমি ওলালোঁ জাফনাত, তাৰ পৰাই 2-1 দিন থাকি পেলাই আমি পুৰা যুদ্ধৰ কাৰণে সাজু হৈ আছোঁ আৰু কি। আৰু যেতিয়াকৈ আমি সাজু হৈ যুদ্ধলৈ যাওঁ তেতিয়া আমি গুৰুবাদীৰ লগত বহুতখিনি মানে মুঠফেৰ হ'ব লগা হৈছিল আৰু হৈছোঁ। কিছুমান আমাৰ সেই লগতে যেতিয়ানকি আমি মুঠফেৰ হৈছিল, কিছুমান তাতে আমাৰ আশাত হৈছে আৰু কিছুমান মানে চাহিদো হৈছে, কিছুমান মানে তাৰ পৰা বাচি আহিছোঁ। সেইদিনাখন তাৰিখত যেতিয়া নেকি আমি চাৰ্জৰ কাৰণে গৈছিল, এই চাৰ্জৰ কাৰণে যোৱাত কিছুমান মানুহ যেতিয়া নেকি আমাৰ যেনিবা আমাৰ ইয়াৰ পৰা নাইকিয়া হ'ল, তেতিয়া সেই তেওঁলোককে আমি তাত অকণমান ইৰা নাই, সেই নেলাগে ততাতৈয়াকৈ আমি হেলিকপ্টাৰ উঠি পেলাই আমি এয়াৰপৰ্ট কাৰণে লৈ আছোঁ। এয়াৰপৰ্ট কাৰণে আহি পেলাই আমাৰ যে আমাৰ ইয়াৰ আছে এতিয়ালৈ আনি যায় হস্পিটেল নিয়া হৈছে, যিকেইটা মই মানে গুলি খাইছিল আৰু কি। সেই সময়তো মই 5খন হেলিকপ্টাৰ লৈছিলোঁ। আমি 5খন হেলিকপ্টাৰ লৈ পেলাই ইউনিভাৰ্চিটিত নামি, সেই ইউনিভাৰ্চিটিত নামি পেলাই বহুতখিনি দানা পাই আমি ফায়াৰ কৰাৰ পিছত মোৰ গাঁৱত 3টা গুলি লগাৰ ক্ষেত্ৰতো মই তাত কমচে কম তাতে 3 দিন লৈ আছিলোঁ। 3 দিনৰ পিছতো তথাপিতো ততাতৈয়াকৈ আমাৰ সেই শ্ৰীলংকাৰ পৰা আমাক মাদ্ৰাছত আনিছিলে। মাদ্ৰাছত আনি মাদ্ৰাছত পূৰা আচলতে হাউচফুল, তাৰ পৰা ছেকেণ্ডাৰাবাদত তাত নুই পেলাই আৰু কৈ পাইছোঁ আৰু
ৰাজ্যত চলিত বৰ্ষত বান ৰোধ কৰাৰ বাবে 250 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হৈছে। জলসম্পদ বিভাগ আৰু IIT গুৱাহাটীৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱা এটা অনুষ্ঠানত ভাগ লৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে মথাউৰিসমূহ যাতে বাৰিষাৰ বানে ছিগিব নোৱাৰে তাৰ বাবে অত্যাধুনিক পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু নিৰ্মাণ কৰা মথাউৰিসমূহৰ নিম্নভাগত এটাকৈ জিঅ' মেগাটিউব বহোৱা হৈছে। বানে মেগাটিউবৰ ওপৰত থকা মাটিৰ অংশ সহায় নিলেও এই মেগাটিউবে মথাউৰি ছিগি যোৱাৰ পৰা ৰোধ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। যোৱা 4টা বৰ্ষত জলসম্পদ বিভাগে বান প্ৰতিৰোধৰ বাবে যথেষ্ট কাম কৰিছে বুলি উল্লেখ কৰি শ্ৰীহাজৰিকাই কয় যে ইয়াৰ ফলত এতিয়া ধেমাজি, লখিমপুৰ, মৰিগাঁও, মাজুলী, নলবাৰীকে ধৰি BTR আৰু বৰাক উপত্যকাৰ জিলাসমূহত বানে বিশেষ ক্ষতি কৰিব পৰা নাই। তেওঁ কয় যে সমগ্ৰ ৰাজ্যতে বান প্ৰতিৰোধৰ ক্ষেত্ৰত 60-70% কাম সম্পূৰ্ণ কৰা হৈছে আৰু অনাগত সময়ত ৰাজ্যখনৰ 4,500 কিলোমিটাৰ মথাউৰিৰ কাষে কাষে 1টাকৈ জিঅ' মেগাটিউব স্থাপন কৰা মথাউৰিসমূহ সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি তোলা হ'ব। উল্লেখযোগ্য যে ৰাজ্যত বান আৰু খহনীয়া নিয়ন্ত্ৰণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে IIT গুৱাহাটী আৰু জলসম্পদ বিভাগৰ মাজত সম্পন্ন হোৱা এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে বিভাগটোৰ 20গৰাকী অভিযন্তাই প্ৰতিবছৰে IIT গুৱাহাটীত জলসম্পদ বিষয়ত অনলাইন MTech পাঠ্যক্ৰমত নামভৰ্তিৰ সুযোগ লাভ কৰিব। আত্মনিৰ্ভৰ অসম গঢ় দিয়াৰ লক্ষ্যৰে গঠিত অংকুৰিত অসমৰ প্ৰচেষ্টাত বিগত বৰ্ষৰ দৰে এইবাৰো কৃষকসকলক উৎসাহিত কৰাৰ বাবে কাইলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অংকুৰিত অসম কৃষি বঁটা প্ৰদান কৰা হ'ব। কৃষি, উদ্যান শস্য, মীনপালন, হস্ততাঁত আৰু বস্ত্ৰশিল্প, পশুপালন আৰু কৃষি উদ্যমী এই 6টা শিতানত বঁটাসমূহ প্ৰদান কৰা হ'ব। 3গৰাকীকৈ শ্ৰেষ্ঠ কৃষকক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব। এই অনুষ্ঠানতে অংকুৰিত অসম কৃষক ৰত্ন বঁটাও প্ৰদান কৰা হ'ব। অসমৰ ল'ৰাৰ দলে দমন আৰু ডিউত চলি থকা প্ৰথম খেলো ইণ্ডিয়া বীচ গেমছৰ চেপাক টাকৰত সোণৰ পদক অৰ্জন কৰিছে। দলটোৱে কালি ফাইনেলত দিল্লী 17-14, 15-13, 15-11 ফলাফলত পৰাস্ত কৰে। একেদৰে টিপু পাটিৰে পেনচাক চিলাটত ল'ৰাৰ 55 কিলোগ্ৰাম ওজন শাখাত ব্ৰঞ্জৰ পদক জয় কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনে। খেলুৱৈগৰাকী কালি ছেমি ফাইনেলত পৰাস্ত হয়। ইপিনে পেনচাক চিলাটৰ ল'ৰাৰ 65 কিলোগ্ৰাম ওজন শাখাত প্ৰঞ্জল ৰাভা আৰু ছোৱালীৰ 65 কিলোগ্ৰাম ওজন শাখাত লাকী দাসে ফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে গুজৰাট টাইটানছক 33 ৰাণত পৰাস্ত কৰে। খেলখনত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 2টা উইকেট হেৰুৱাই 235 ৰাণ সংগ্ৰহ কৰে। প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকসহ 5 জনৰ বিৰুদ্ধে CBI চাৰ্জশ্বীট। পেহেলগাম কাণ্ডৰ এমাহ, মোদীৰ হুংকাৰৰ মাজতো তৎপৰ সন্ত্ৰাসবাদী, APSC কেলেংকাৰীৰ 13 জন অভিযুক্তৰ আবেদন উচ্চতম ন্যায়ালয়ৰ খাৰিজ, বিধানসভা নিৰ্বাচনলৈ 10 মাহ, চৰম অস্থিৰতাত কংগ্ৰেছ, অনলাইন ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত সুমি বৰাৰ মুক্তি আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত দেশৰ বিভিন্ন স্থানৰ 103টা ৰেল ষ্টেচনৰ লগতে ন ৰূপত সজাই তোলা নগাঁও চহৰৰ হয়বৰ গাঁৱৰ ৰেল ষ্টেচনক প্ৰধানমন্ত্ৰী মোদীয়ে কালি ভাৰ্চুৱেলি মুকলি কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে বক্স বাতৰি হিচাপে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। হেন্দুৰ মছাসকলক ধূলিত মিলাই দিয়া হৈছে। ৰাজস্থান সীমান্তৰ পৰা প্ৰধানমন্ত্ৰী মোদী পাকিস্তানক এইদৰে দিয়া কঠোৰ সকিয়নি নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। চলিত বৰ্ষৰ প্ৰথম 150 দিনত নিৰাপত্তা বাহিনীৰ অভিযানত কমেও 300 জন মাওবাদীয়ে প্ৰাণ হেৰুওৱাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শোণিতপুৰ আৰক্ষী ছাউনীত সংঘটিত গুলীচালনাৰ ঘটনা সংক্ৰান্তত 2জন আৰক্ষীক তৎকালীনভাৱে নিলম্বন কৰাৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। সমন্বিত মীন পালন আৰু ধান খেতিৰে নলবাৰী জিলাৰ বনিবাৰীৰ একাংশ কৃষকে উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰি অন্য কৃষকৰ বাবে নিদৰ্শন দেখুওৱাৰ এটা ইতিবাচক বাতৰি, ধান মাছৰ সমন্বিত খেতিৰে উপকৃত ৰাজ্যৰ কৃষক শিৰোনামেৰে দৈনিক অসম কাকতে এংকৰ বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কালি তামিলনাডুৰ এটা গোচৰক লৈ বিধি বলবৎকাৰী সঞ্চালকালয়ৰ কাম কাজক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি আলোচনাত মিলিত হোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন আৰু দা চেণ্টিনেল কাকতে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া বাতৰি মাজলৈ ঘূৰি যাওঁ।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক এটা বিশেষ আলোচনা প্ৰচাৰ কৰিব। ইয়াত ভাগ ল'ব বিশিষ্ট গৱেষক, তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ চন্দন শৰ্মা আৰু সংবাদ মাধ্যম বিশেষজ্ঞ ৰমেন বৰাই। অনুষ্ঠানটি আঁত ধৰিব ৰাজীৱ লোচন বৰঠাকুৰে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ধাৰেকণীৰে 2 এজাক বৰষুণ পৰাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 31 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ২০২৭-২৮ বিত্তীয় বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন 10 লাখ কোটি টকালৈ বৃদ্ধিৰ পৰিকল্পনা সন্দৰ্ভত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা। যোৰহাট মাজুলী দলঙৰ বাবে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ পুনৰ নিবিদা প্ৰক্ৰিয়া মুকলি। মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ সৈতে জড়িত গোচৰসমূহৰ বিচাৰৰ বাবে NIA বিশেষ আদালত গঠন। অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ সৈনিকসকলৰ বীৰগাথাৰ প্ৰচাৰৰ আকাশবাণীৰ শৃংখলাত আজি গোৱালপাৰা জিলাৰ দীঘলি গাঁৱৰ অৱসৰপ্ৰাপ্ত সেনাবাহিনীৰ জোৱান উমাকান্ত বড়োৰ অভিমত। আৰু প্ৰথম খেলো ইণ্ডিয়া বীচ গেমছৰ চেপাক টাকৰত অসমৰ ল'ৰাৰ দলৰ সোণৰ পদক অৰ্জন। আমাৰ এতিয়াৰ বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।